শুনা শুনা শুনা
ফেক্টৰী সমূহৰ মালিক সমূহে মনোযোগ দি শুনা
শুনা শুনা শুনা
কৰ্মচাৰী ভাই সকল তোমালোকেও মনোযোগ দি শুনা
কথা হল লাভৰ কামৰ অধিক সুযোগৰ
ঠাই কৰা পূৰ্ণ ব্যৱহাৰ কামৰ সজুলি ৰখা নিজৰ লগত
প্ৰয়োগৰ পাছত থোৱা সঠিক স্থানত
সম্পদ সমূহৰ কৰা উচিত ব্যৱহাৰ
যত কাম বেজি তাতনো কিয় তৰুৱাৰ
ফেক্টৰী তপচয় কম কৰা ভাই
বৃদ্ধি হ'ব উৎপাদন তেতিয়াহে বৃদ্ধি হ'ব উপাৰ্জন
সবিশেষ জানিবৰ বাবে ভিজিট কৰক www.npcindia.gov.in।